এয়া আকাশবাণী সন্ধিয়াৰ উজনি অসমৰ বাতৰি পঢ়িছো ইভা মহন্তই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল আৰু ৰাজ্য চৰকাৰ প্ৰশাসনিক বিষয়া জিলা নিৰ্বাচনী বিষয়াৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক, জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি, বিশিষ্ট কবি নাট্যকৰ্মী ৰফিকুল হুছেইনৰ জানাজা বোকাখাতত সম্পন্ন আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত কেৰালা খুৰুৱাই ছাৰ্ভিচেছৰ খিতাপ দখল। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত নিৰ্বাচন আয়োগৰ এটা দলে আজি গুৱাহাটীত ৰাজ্য চৰকাৰ প্ৰশাসনিক বিষয়া তথা জিলা নিৰ্বাচনী বিষয়াসকলৰ সৈতে কেইবালানি আলোচনাত মিলিত হয়। উপ নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গ নেতৃত্বাধীন চাৰিজনীয়া দলটোৱে প্ৰথমে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আলোচনাত ভাগ লয়। বৈঠকত অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়াকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। এই আলোচনাৰ পাছতে দলটোৱে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াসকলৰ সৈতেও সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। দলটোৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক, প্ৰতিখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু অন্য নিৰাপত্তাৰক্ষী সংস্থাসমূহৰ সৈতে সুৰক্ষাৰ বিষয় লৈ আলোচনা কৰে। অহা 17 ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীয়ে গঠিত আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহি ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'ব। দুয়োটা দলে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈ উভতি যোৱাৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰে। অন্তিম দিনা হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগমে সমগ্ৰ অঞ্চলটোক আধ্যামিক জনসমুদ্ৰলৈ ৰূপান্তৰ কৰে। পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, প্ৰাতঃভ্ৰমণ আৰু নাম প্ৰসংগৰ জৰিয়তে অন্তিম দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। ইয়াৰ পাছতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই নৌকা আৰ্হিৰ বেদীত সংঘৰ মূল পতাকা উত্তোলন কৰে। অন্তিম দিনটোৰ আকৰ্ষণীয় কাৰ্যসূচী ভাগৱত যাত্ৰাত হাজাৰ হাজাৰ ভকত বৈষ্ণৱ আই মাতৃয়ে অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰে সংসজানত উঠি শোভাযাত্ৰাত ভাগ লয়। সংঘৰ উপদেষ্টা কমলাকান্ত গগৈয়ে দুপৰীয়া অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে। সংঘৰ পদাধিকাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সন্দৰ্ভত আয়োজক সমিতিৰ সদস্যই এইদৰে কয়।
আজি শংকৰ সংঘৰ অধিৱেশনৰ তৃতীয় দিন। ইয়াত আজি ধ্বজা আৰোহণ হোৱাৰ পাছত ভাগৱত ভ্ৰমণ, এই প্ৰৱনৰ অনুষ্ঠানত অসমৰ প্ৰতিখন জিলা আঞ্চলিক সকলোৱে সহযোগিতা কৰি লোকৰণ্য হৈছে আৰু ভক্তিৰ ভাৱত সকলোৱে একগোট হৈ যি শংকৰদেৱৰ যিটো আদৰ্শ, সেই আদৰ্শত অনুপ্ৰাণিত হৈ সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি আজি এই অনুষ্ঠান ভাগত আগভাগ লৈছে আৰু যিয়ে অসমৰ ধৰ্মীয় সংহতি সেই সংহতি বজাই ৰখাত সুবিধা হৈছে আৰু ইয়ে দেখুৱাইছে যে অসমৰ প্ৰতিজন জাতি জনগোষ্ঠী সকলো এক আৰু শংকৰ সংঘৰ জৰিয়তে ই যে একতাৰ বাণী আজি অসমৰ চুকে কোণে প্ৰচাৰ হৈছে, সি এটা অতি সুন্দৰ লক্ষণ।
শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয় উদ্যোগত তিনিদিনীয়াকৈ বিকশিত ভাৰত শীৰ্ষক সংহত যোগাযোগ আৰু প্ৰচাৰ কাৰ্যসূচীৰ লগতে মাল্টিমিডিয়া প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। বিশিষ্ট নাট্যকাৰ তথা নাট্যশিল্পী কবি পৰিচালক ৰফিকুল হুছেইনৰ জানাজা আজি বিয়লি বোকাখাতত সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে বোকাখাত নাট্য মন্দিৰত নাট্যশিল্পীগৰাকীৰ নশ্বৰ দেহত বহু গুণমুগ্ধ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত নাট্যকৰ সাহিত্যিকগৰাকীৰ দেহাৱসান ঘটে। তেওঁ বয়স আছিল 72 বছৰ। উচ্চ ৰক্তচাপজনিত ষ্ট্ৰকত আক্ৰান্ত হৈ শিল্পী হুছেইন বিগত এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল। চিৰভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত দোশালিয়া আৰু বাটচাই সংৰক্ষিত বনাঞ্চলৰ অবৈধভাৱে দখলীকৃত ভূমিত আজি প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান চলায়। বনাঞ্চলৰ প্ৰায় 1000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোত বসবাস কৰা 995 পৰিয়াললৈ ইতিপূৰ্বে জাননী জাৰি কৰা হৈছে। জাননী লাভ কৰাৰ পাছতে অধিকাংশ লোকে স্বেচ্ছাই সেই স্থান পৰিত্যাগ কৰে। বাকী থকা পৰিয়ালসমূহ উচ্ছেদ কৰাৰ বাবে আজিৰে পৰা উচ্ছেদ অভিযান চলোৱা হৈছে। উচ্ছেদ অভিযানত প্ৰায় 300 বনকৰ্মী, 40 গৰাকী শ্ৰমিক আৰু 45 বুলডজাৰ ব্যৱহাৰ কৰা হৈছে। 3 দিনৰ ভিতৰত উচ্ছেদ অভিযান সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি জিলা প্ৰশাসনে জনাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ঢকুৱাখানা উন্নয়ন খণ্ডৰ অন্তৰ্গত মাতমৰা পঞ্চায়তত আজি বিধায়ক নৱকুমাৰ দোলে এটা অতিথিশালা উদ্বোধন কৰে। 50 লাখ টকা ব্যয়েৰে এই অতিথিশালাটো নিৰ্মাণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ঢকুৱাখানা সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ বড়োকে ধৰি মাতমৰা জিলা পৰিষদৰ সদস্যসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন জিলাত অহা 10 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈ ফাইলেৰিয়া নিৰ্মূলকৰণ ঔষধ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিশ্বনাথ জিলা চিকিৎসা বিভাগৰ অন্তৰ্গত বিশ্বনাথ আৰু বিহালীত প্ৰতিবছৰৰ দৰে এইবাৰো ফাইলেৰিয়া ৰোগৰ ঔষধ বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত কালি জিলা মেলেৰিয়া বিষয়া ডাঃ এলিজা ডেকাই এখন সংবাদমেলৰ আয়োজন কৰে। বিষয়াগৰাকীয়ে সংবাদমেলৰ এই ৰোগৰ বিষয়ে সবিশেষ প্ৰকাশ কৰি জনসাধাৰণক ইয়াৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ই এবিধ পেৰাচাইটৰ পৰা হোৱা বেমাৰ। এই বেমাৰ হলে মানুহৰ হাত ভৰি ক্ৰমান্বয়ে ডাঙৰ হবলৈ ধৰে আৰু পাৰ্মানেণ্টলি মানুহজন ডিজেবল হৈ যায়। গতিকে এই বেমাৰটোৰ কোনো ট্ৰিটমেণ্ট নাই আৰু মহে কামুৰিলে এই বেমাৰটো হয়। যদি কোনোবা এজন মানুহ এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়, তেওঁক যদি কিউলেক্স মহে কামুৰি এজন সুস্থ মানুহক কামোৰে, তেতিয়াহ'লে এই পেৰাচাইটটো ইজন মানুহলৈ ট্ৰেন্সমিট হয় আৰু সেই সুস্থ মানুহজনৰ শৰীৰত যেতিয়া এই পেৰাচাইটৰ যোনবোৰ পোৱালি, যাক কোৱা হয় মাইক্ৰোফাইলেৰিয়া, সেই মাইক্ৰোফাইলেৰিয়াই কি কৰে, সেই মানুহজনক গৈ যেতিয়া আক্ৰান্ত হয় ইয়াৰ বেমাৰৰ লক্ষণ দেখা দিবলৈ 6-8 বছৰ সময় লাগে আৰু লাহে লাহে তেওঁ কি হ'ব, নিৰ্দিষ্ট ভৰিটো বা হাতটো লাহে লাহে তেওঁ ডাঙৰ হ'বলৈ ধৰে।
প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ অধীনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যোৱা 31 ডিচেম্বৰলৈকে 3,23,645 বাসগৃহ নিৰ্মাণ কৰা হৈছে। বিভাগীয় সূত্ৰত প্ৰকাশ পোৱা অনুসৰি কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ অধীনত বাসগৃহ নিৰ্মাণৰ বাবে মোকলাই দিয়া 5,443.92 কোটি টকাৰ ভিতৰত 5,123.8 কোটি টকা নিৰ্মাণ কাৰ্যত ব্যয় কৰা হৈছে। অসম চৰকাৰৰ বাবে সৰ্বাধিক 1,69,626 বাসগৃহৰ অনুমোদন দিয়া হৈছিল আৰু ইয়াৰে 1,44,057 বাসগৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডিমাহাচাও জিলাত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ জমা দিবলৈ ডিমাহাচাও জিলা প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে। হাফলং বিধানসভা সমষ্টিৰ শান্তি শৃংখলা বজাই ৰাখিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বাহিৰে সকলো অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ নিকটৱৰ্তী আৰক্ষী থানাত জমা দিবলৈ এই নিৰ্দেশনাটোত কোৱা হৈছে। শিৱসাগৰ দিখৌমুখৰ আজানপীৰ দৰগাহত আয়োজিত বাৰ্ষিক সমূহীয়া দোৱা আৰু জিয়াৰত অনুষ্ঠানৰ সামৰণি পৰে। অনুষ্ঠান উপলক্ষে আজানপীৰ দৰগাহত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। মুছলমান ধৰ্মাৱলম্বী লোকৰ লগতে আন ধৰ্মৰ লোকেও আজানপীৰ দৰগাহত দোৱা আগবঢ়ায়। অনুষ্ঠিত মুকলি সভাত বিধায়ক প্ৰদীপ হাজৰিকা মুখ্য অতিথি হিচাপে আজি উপস্থিত থাকে। মুকলি সভাত শিক্ষাবিদ দীপালী চলিহাই সৰাগুৰিৰ আজান শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে। বিলাসিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পংকজজ্যোতি হাজৰিকাই সৰাগুৰি সুবাস নামৰ আন এখন গ্ৰন্থ উন্মোচন কৰে। মুকলি সভাত প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই, ইছলামিক পণ্ডিত আতিকুৰ ৰহমান, নিবদ্ধকাৰ আশ্ৰফুল জাছিন হুছেইন উপস্থিত থাকে। শিৱসাগৰ গড়গাঁও নিবাসী ক্ৰীড়া সংগঠক অমৰজ্যোতি গগৈ আজি পুৱতি নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ বয়স 46 বছৰ। ফুটবল কোচিং চেণ্টাৰ গড়গাঁৱৰ প্ৰতিষ্ঠাতা গগৈ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত নিউজিলেণ্ডে আফগানিস্তানক 5 উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা 88 ৰাণ নিউজিলেণ্ডে 13টা বল বাকী থকা অৱস্থাত 5টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত 6টা উইকেটৰ বিনিময়ত 182 ৰাণ সংগ্ৰহ কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীত নিৰ্বাচন আয়োগৰ দল, ৰাজ্য চৰকাৰ, প্ৰশাসনিক বিষয়া, জিলা নিৰ্বাচনী বিষয়াৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক। জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ শংকৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি, বিশিষ্ট কবি নাট্যকৰ্মী ৰফিকুল হুছেইনৰ জানাজা বোকাখাতত সম্পন্ন আৰু 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত কেৰেলা খৰুৱাই ছাৰ্ভিচেছৰ খিতাপ দখল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।